জিচয়া 59 অধ্যায় ইজৰাইলৰ পাপ আৰু তেওঁলোকৰ পৰিত্ৰাণ। চোৱা, যিহুৱাৰ হাত এনে চুটি নহয় যে তেওঁ তাৰে পৰিত্ৰাণ কৰিব নোৱাৰে, আৰু তেওঁ কাণ এনে গধুৰ নহয় যে তেওঁ তাৰে শুনিব নোৱাৰে। কিন্তু তোমালোকৰ অপৰাধবোৰেই তোমালোকৰ ঈশ্বৰৰ পৰা তোমালোকক বিচ্ছেদ কৰিছে, আৰু তোমালোকৰ পাপবোৰেই তোমালোকৰ পৰা তেওঁ মুখ ঢাকিছে, সেইবাবে তেওঁ নুশুনে। কিয়নো তোমালোকৰ হাত তেজেৰে আৰু তোমালোকৰ আঙুলিবোৰ অপৰাধেৰে অখুচি হৈ আছে। তোমালোকৰ উঠে মিছা কথা কৈছে, তোমালোকৰ জিভাই দুষ্টতা কথা কৈছে। কোনেও ধাৰ্মিকতাৰে গোচৰ নকৰে আৰু কোনেও সত্যতাৰে প্ৰতিবাদ নকৰে। তেওঁলোকে অসাৰ কথাত ভাৰসা কৰে আৰু মিছা কথা কয়। তেওঁলোকে সমস্যা গৰ্ভধাৰণ কৰি অধৰ্মক প্ৰকোপ কৰে। তেওঁলোক সাপৰ কণী উমনি লৈ জগায় আৰু মকৰাৰ জাল গাঁঠে। যিজনে তেওঁলোকৰ কণী খায় সি মৰে, আৰু যি কণী ভাগে তাৰ পৰা কালসৰ্প বাহিৰ হয়। তেওঁলোকে গঠা ঊণ বস্ত্ৰৰ বাবে ব্যৱহাৰ কৰা নহ'ব, আৰু তেওঁলোকে কৰা বস্ত্ৰৰে নিজৰ গা নাঢাকিব। তেওঁলোকৰ কাৰ্য অধৰ্মৰ কাৰ্য, আৰু তেওঁলোকৰ নিজৰ হাতেৰে অত্যাচাৰ কৰে। তেওঁলোকৰ ভৰি কুকৰ্মৰ ফাললৈ বেগাই চলে, আৰু তেওঁলোকে নিদোষীৰ ৰক্তপাত কৰিবলৈ বেগাবেগি কৰে। তেওঁলোকৰ কল্পনাবোৰ অধৰ্মৰ কল্পনাহে, ধ্বংস আৰু উচ্ছন্নতা তেওঁলোকৰ পথত আছে। তেওঁলোকে শান্তিৰ পথ নাজানে, আৰু তেওঁলোকৰ পথত ন্যায় বিচাৰ নাই। তেওঁলোকে কুটিল পথ সাজে, যিজনে সেই পথত চলে তেওঁ শান্তিৰ কথা নাজানে। এইকাৰণে ন্যায় বিচাৰ আমাৰ পৰা বহু দূৰত আছে, আৰু ধাৰ্মিকতাই আমাৰ লগ ধৰিব নোৱাৰে। আমি পোহৰৰ বাবে অপেক্ষা কৰি থাকোঁ, কিন্তু অন্ধকাৰ দেখা পাওঁ, আৰু দীপ্তিলৈ বাট চাই থাকোঁ, কিন্তু ঘোৰ অন্ধকাৰত ভ্ৰমণ কৰোঁ। আমি অন্ধলা লোকৰ দৰে দেৱালত খপিয়াওঁ, চকুহীন লোকৰ দৰে খপিয়াই ফুৰোঁ। গধূলি বেলাৰ দৰে দুপৰ বেলাটো আমি উজুতি খাওঁ, আৰু শক্তিমান লোকৰ মাজত আমি মৰা মানুহৰ দৰে থাকোঁ। আমি ভালুকৰ দৰে চিঞৰি আছোঁ, আৰু কপৌৰ দৰে শোকধ্বনি কৰি আছোঁ। আমি ন্যায় বিচাৰৰ বাবে অপেক্ষা কৰোঁ, কিন্তু সেয়ে নাই, আৰু পৰিত্ৰাণলৈ বাট চাই থাকোঁ, কিন্তু সিও আমাৰ পৰা বহু দূৰত থাকে। কিয়নো আপোনাৰ সাক্ষাতে আমাৰ অপৰাধ অনেক, আৰু আমাৰ পাপবোৰে আমাৰ বিৰুদ্ধে সাক্ষ্য দিছে। কিয়নো আমাৰ অপৰাধবোৰ আমাৰ লগত আছে, আৰু আমি আমাৰ অধৰ্মবোৰ জানো। এইবোৰে অপৰাধ কৰি জিহুৱাক অস্বীকাৰ কৰা, নিজৰ ঈশ্বৰৰ পাছত চলাৰ পৰা বিমুখ হোৱা। আমি অন্যায় দাবী কথা কৈছিলোঁ, আৰু পৃথকে ঘূৰিছিলোঁ, আৰু অন্তৰত মিছা কথা গৰ্ভধাৰণ কৰি তাক প্ৰকোপ কৰা, আৰু ন্যায় বিচাৰ পাবলৈ হুহুকি গৈছে, আৰু ধাৰ্মিকতা দূৰত থিয় হৈ আছে। কিয়নো জনসাধাৰণৰ মাজত সত্যতা উজুতি খাই পৰিছে, আৰু সত্যতা তাত আহিব নোৱাৰে। বিশ্বাসযোগ্যতা সত্যতাৰ আঁতৰি গ'ল, আৰু অধৰ্ম ত্যাগ কৰা লোক নিজকে জীৱন্ত বলি সাজিছে। জিহুৱাই দৃষ্টি কৰি ন্যায় বিচাৰ নেদেখি অসন্তুষ্ট হ'ল, আৰু তেওঁ কোনো পুৰুষ বা মধ্যস্থ নেদেখি বিস্মিত হ'ল। সেইবাবে তেওঁ নিজৰ বাহুৱেই তেওঁৰ কাৰণে পৰিত্ৰাণ সিদ্ধ কৰিলে, আৰু তেওঁৰেই ধাৰ্মিকতা তেওঁৰ আশ্ৰয় হ'ল। তেওঁ ধাৰ্মিকতাৰ ৰূপ বুকুপতা পিন্ধিলে, আৰু মূৰত পৰিত্ৰাণ ৰূপ শিৰুৰক্ষক পিন্ধিলে, আৰু গাৰ বস্ত্ৰৰ বাবে প্ৰতিকাৰ ৰূপ সাজ পৰিধান কৰিলে, আৰু আৱেগপূৰ্ণ জামা গাত দিলে। তেওঁলোকৰ কাৰ্য অনুসাৰে প্ৰতিফল দিব। তেওঁৰ শত্ৰুবোৰক শুদ্ধৰ, নিজ বৈৰীবোৰক অপকাৰৰ প্ৰতিফল দিব, আৰু দ্বীপবোৰক তেওঁ প্ৰতিফলৰ দৰে দণ্ড দিব। সেয়ে লোকসকলে পশ্চিম দিশৰ পৰা জিহুৱাৰ নামলৈ আৰু সূৰ্য উদয় হোৱাৰ ফালৰ পৰা তেওঁৰ প্ৰতাপলৈ ভয় কৰিব। যেতিয়া হতটো প্লাৱনৰ দৰে আহিব, তেতিয়া জিহুৱাৰ আত্মা ধবজাৰ দৰে তাৰ বিৰুদ্ধে থাকিব। চিউনলৈ আৰু জাকুবৰ মাজত থকা অপৰাধৰ পৰা ঘোঁৰাসকলৰ ওচৰলৈ এজন মুক্তিদাতা আহিব, এইয়ে জিহুৱাৰ ঘোষণা। মোৰ বাবে তেওঁলোকে সৈতে নিয়ম, এই জিহুৱাই কৈছে, তোমাৰ ওপৰত থকা মোৰ আত্মা আৰু মই তোমাৰ মুখত থোৱা মোৰ বাক্যবোৰ তোমাৰ মুখৰ পৰা বা তোমাৰ বংশৰ মুখৰ পৰা নাইবা তোমাৰ বংশত উৎপন্ন হোৱা বংশৰ মুখৰ পৰাও আজিৰে পৰা সৰ্বকাললৈকে কেতিয়াও নুগুচিব, এইয়ে জিহুৱাৰ বচন।